إنما المؤمنون الذين آمنوا بالله ورسوله وإذا كانوا معه على أمر جامع لم يذهبوا حتى يستأذنوه إن الذين يستأذنونك أولئك الذين يؤمنون بالله ورسوله فإذا استأذنوك لبعض شأنهم فأذن لمن شئت منهم واستغفر لهم الله إن الله غفور رحيم
প্রকৃত মুমিন হইছে কে হকল জি হকলে আল্লাহ আর তেওঁ রাসূলৰ প্ৰতি বিশ্বাস স্থাপন কৰে আর রাসূলৰ লগত কোনো সামাজিক কামত একত্রিত হলে তেওঁৰ অনুমতি নুলুয়া কই গুছি না যায় নিশ্চয় যিসকলে তোমাৰ পৰা অনুমতি বিচাৰে তেওঁলোকে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ঈমান পোষণ কৰে এতেকে তেওঁলোকে নিজৰ কোনো কামৰ বাবে তোমাৰ ওচৰলৈ আহি অনুমতি বিচাৰিলে তেওঁলোকৰ মাজৰ পৰা যাক ইচ্ছা কৰা তুমি তাক অনুমতি প্ৰদান কৰিবা আৰু তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা নিশ্চয় আল্লাহ পৰম ক্ষমাশীল পৰম দয়ালু